চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমাৰ এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাওক। অনুষ্ঠান শুনি আপোনাৰ কিবা উপকাৰ হৈছে যদিও জনাওক। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ লিখক। আপোনাৰ পৰা চিঠি এখন পালে আমি অতিশয় আনন্দিত হ'ম। কিন্তু চিঠি লিখিবলৈ ঠিকনাটোও জানিব লাগিব, নহয় জানো? আমাৰ ঠিকনাটো জনাই দিছো,
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1, ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে মহান পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতা ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ জনাইছো কাৰণ তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিলা। তুমি আমাক ইমান আশীৰ্বাদ কৰি আহিছা যে আমি গণনা কৰি শেষ কৰিব নোৱাৰো। কিন্তু আমি আচলতে তোমাৰ পৰা কোনো আশীৰ্বাদ পোৱাৰ যোগ্য নহওঁ। তুমি দয়া, অনুগ্ৰহ আৰু কৰুণাৰ আকৰ বাবেহে আমাক এনেদৰে কৃপা কৰি আহিছা। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পৰা ৰক্ষা কৰি অনন্ত জীৱন দিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা, যাতে তেওঁক বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ, তোমাৰ সন্তান হ'ব পাৰোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তুমি আমাক বুজোৱা, আমাক শিকোৱা, আমাক বিশেষভাৱে কথা কোৱা। আমাৰ এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেম, মহান অনুগ্ৰহ প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলোঁ। আৰু যদিহে আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত এই মঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 27 নম্বৰ অধ্যায়ৰ 32 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি মঠিয়ে লিখা শুভবাৰ্তাৰ 27 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আপোনাৰ লগত যদি বাইবেল আছে, অনুগ্ৰহ কৰি মেলি ল'ব। যদিহে লগত বাইবেল নাই, তেনেহ'লে মনোযোগ দি শুনি যাব। আমি বাইবেলৰ পৰা পাঠ কৰি যাম। মঠিয়ে লিখা শুভবাৰ্তাৰ 27 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদ পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা হৈছে, আৰু গলগথা অৰ্থাৎ মূৰৰ লাওখোলা নামেৰে এখন ঠাই পালত। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানতেই আমি প্ৰভু যীশুৰ ক্ৰুচীয় যাতনাৰ প্ৰতি যাত্ৰাৰ পাতনি মেলিলোঁ। আৰু আজিৰ অনুষ্ঠানত প্ৰথমতেই আমি সেই ঠাইডোখৰৰ নাম পাইছোঁ য'ত আমাৰ প্ৰভুক ক্ৰুচত দিয়া হৈছিল। 34 নম্বৰ পদ, ইয়াত এইদৰে কৈছে, তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে, কিন্তু তেওঁ তাক চাকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে। এয়া গীতমালাৰ 69 নম্বৰ গীতৰ 21 নম্বৰ পদৰ ভাৱবাণীটো সিদ্ধ হৈছে। সিহঁতে মোক আহাৰৰ নিমিত্তে বিহ দিলে, আৰু মোৰ পিয়াহত সিহঁতে মোক টেঙা ৰস পান কৰালে। সেই ভাৱবাণীটো ইয়াত সিদ্ধ হৈছে। 35 নম্বৰ পদ, ইয়াত এইদৰে কৈছে, পাছে তেওঁলোকে যীশুক ক্ৰুচত দি তেওঁৰ কাপোৰ চিঠি খেলি বাতি ল'লে। মঠিৰ শুভবাৰ্তাখনত আমি দেখিছো যে প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ আচল ছবিখন তেওঁ অংকিত কৰা নাই। আচলতে কোনোজন শুভবাৰ্তা লিখকেই তেনেকুৱা নকৰে। ক্ৰুচৰ চাৰিওপিনে যি যি ঘটিছিল তেওঁবিলাকে তাৰ বিষয়েহে কেৱল কৈছে। আমি জানো যে তাত হয়তো এনেকুৱা মানুহ কিছুমানো আছিল যিসকলে ঘটনাবোৰ চিত্ৰাংকিত কৰি গৈছিল, যে কঁপি থকা শৰীৰত কেনেকৈ গজালে বিন্ধা হৈছিল, আৰু কেনেকৈ তেজে ফিচকাৰি মাৰি ঠাইডোখৰ কেঁচা তেজেৰে ৰঙচুৱা কৰি তুলিছিল, কিন্তু সেইবোৰ বাইবেলত নাই। এটা উৎসাহী লিখনিত এইদৰে লিখা আছে যে ক্ৰুচৰ ওপৰত যীশুৰ জীৱনৰ শেষৰ 3 ঘণ্টা ঈশ্বৰে আন্ধাৰেৰে ঢাকি ধৰিছিল। অৰ্থাৎ সেই সময়ত এনেকুৱা কিছুমান ঘটনা ঘটিছিল আপুনি যিবোৰ চাব নোৱাৰে। এয়া মানৱীয় ভাৱ, সেই দুখ ভোগৰ লেখযোগ ল'ব নোৱাৰে। এয়া আছিল স্বৰ্গত থকা পিতৃ আৰু ক্ৰুচত থকা পুত্ৰৰ মাজৰ আদান প্ৰদান। ক্ৰুচ এটা বেদী হৈ পৰিছিল যাৰ ওপৰত ঈশ্বৰৰ মেৰ পোৱালি উচৰ্গা কৰা হৈছিল, যি মেৰ পোৱালীয়ে জগতৰ পাপ ধুই নিছিল। মথিৰ শুভবাৰ্তাত অতি সাধাৰণভাৱে কৈছে যে তেওঁলোকে যীশুক ক্ৰুচত দিলে, তেওঁৰ কাপোৰ চিঠি খেলি বাতি ল'লে। এয়া গীতমালাৰ 22 নম্বৰ গীতটোৰ 18 নম্বৰ পদৰ ভাৱবাণীটো সিদ্ধ কৰা হ'ল। 37 নম্বৰ পদ ইয়াত এইদৰে কৈছে, আৰু তাতে বহি পহৰ আদি থাকিল। আমি বিশ্বাস কৰোঁ যে এই লোকসমূহৰ মাজত তাৰ্চ নগৰৰ চৌলো উপস্থিত আছিল। পিছত তেওঁ যেতিয়া তিমঠিলৈ লিখিছিল তেতিয়া তেওঁ নিজকে পাপীবোৰৰ মাজত প্ৰধান বুলি কৈছিল, 1 তিমঠিয় 1:15। আৰু তেওঁ নিজকে সেই বুলি কৈছিল কাৰণ তেওঁ পাপীবোৰৰ মাজৰ প্ৰধান এজন আছিল। এতিয়া 37 পদৰ পৰা 40 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছো। তাত লিখা আছে, আৰু এইজনা যিহুদীবিলাকৰ ৰজা যীশু তেওঁৰ এই অপবাদ লিখি তেওঁৰ মূৰৰ ওপৰত লগাই দিলে। সেই সময়ত তেওঁৰ সোঁফালে এটা, বাওঁফালে এটা, এইদৰে 2টা ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হ'ল। পাছে অহা যোৱা কৰা বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি নিন্দা কৰি ক'লে, হে ৰাম মন্দিৰ নষ্ট কৰোতা আৰু 3 দিনৰ ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰা, তুমি যদি ঈশ্বৰৰ পুত্ৰ তেন্তে ক্ৰুচৰ পৰা নামা। মন কৰকচোন, তেওঁলোকৰ মনত সন্দেহ আছিল, তুমি যদি ঈশ্বৰৰ পুত্ৰ। তেওঁলোকে অলপ জানিছিল যে তেওঁ ঈশ্বৰৰ পুত্ৰ হলেও ক্ৰুচৰ পৰা নামি নাহিব। এই বিষয়ে তেওঁ কিন্তু একো প্ৰমাণ নেদেখুৱালে কাৰণ তেওঁ এতিয়া জগতৰ পাপৰ কাৰণে বলি হৈছে ক্ৰুচৰ ওপৰত। 41 নম্বৰ পদ, সেইদৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপক আৰু বৃদ্ধসকলে সৈতে বিদ্ৰোপ কৰি ক'লে, সি আনক ৰক্ষা কৰিলে নিজকে ৰক্ষা কৰিব নোৱাৰে। তেওঁলোকে তেওঁক সফলতাৰে ক্ৰুচত দিয়াৰ পাছত তেওঁক শান্তিৰে মৰিবলৈ দি ঘৰলৈ গুচি যোৱা নাছিল। তেওঁবিলাকে তেওঁৰ দেহত প্ৰাণ থকালৈকে তেওঁক নিন্দা কৰি কৰি তাতেই আছিল। 42 পদ, ইয়াত এইদৰে কৈছে, সি ইছৰাইলৰ ৰজা, এতিয়া ক্ৰুচৰ পৰা নামকচোন, তেহে আমি তাত বিশ্বাস কৰিম। তেওঁবিলাকে সঁচাকৈয়ে তেওঁক বিশ্বাস কৰিলেহেঁতেননে বাৰু? আমি কিন্তু এই কথাত পতিয়ন নাযাওঁ। তেওঁবিলাকে বিশ্বাস কৰা হলে এনে বহুতো থল আছিল য'ত তেওঁবিলাকে প্ৰভু যীশুক স্বীকাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু এয়া যে তেওঁবিলাকৰ কপটীয়া মনৰেই কপট কথা তাৰ প্ৰতিচ্ছবি। 43 পদ, সি ঈশ্বৰত ভৰসা কৰিছে। ঈশ্বৰে যদি তাক ভাল পায় তেন্তে এতিয়া তাক নিস্তাৰ কৰকচোন, কিয়নো সি কৈছিল, মই ঈশ্বৰৰ পুত্ৰ। লোকসমূহে জানিছিল যীশুৱে নিজকে ঈশ্বৰ বুলি দাবী কৰি আছিল। 44 নম্বৰ পদ, আৰু তেওঁৰ লগত ক্ৰুচত দিয়া সেই 2টা ডকাইতেও তেওঁক একেদৰে নিন্দা কৰিলে। যীশুৰ লগত একেলগে ক্ৰুচত দিয়া ডকাইত দুজনৰ কথা মুঠিয়ে এইখিনিতেই আমাক জনাইছে, যি দুজনে তেওঁক ঠাট্টা কৰাত ধৰ্মীয় শাসকবিলাকৰ ফলীয়া হৈছিল। আচলতে মুঠিয়ে সেই কথাটোলৈ আমাৰ মনোযোগ আকৰ্ষণ কৰা নাই যে সেই ডকাইত দুজনৰ মাজৰ এজনে অৱশেষত যীশুলৈ মন পালটন কৰিছিল। সেই দুজনৰ এজন ডকাইতে পাছত অনুতাপ কৰিছিল আৰু তেওঁ খ্ৰীষ্টৰ সৈতে সেইদিনাই পৰম দেশলৈ গৈছিল, এইবুলি আমি পঢ়িবলৈ পাওঁ আন শুভবাৰ্তাত। 45 নম্বৰ পদ, ইয়াত এইদৰে কৈছে, পাছে 12 বজাৰ পৰা 3 বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল। আমাৰ প্ৰভুক পুৱাবেলা 9 বজাত ক্ৰুচত দিয়া হৈছিল। 12 বজালৈকে মানুহে ঈশ্বৰৰ পুত্ৰৰ প্ৰতি যি পাৰে কৰিলে, তাৰ পাছত ঠিক ভৰ দুপৰীয়া চৌদিশ অন্ধকাৰে ঢাকি ধৰিলে আৰু সেই ক্ৰুচ এটি বেদীত পৰিণত হৈ পৰিল, যাৰ ওপৰত জগতৰ পাপ নিবাৰণৰ কাৰণে ঈশ্বৰে আগবঢ়োৱা মেয়াৰ পোৱালীটোক উচৰ্গা কৰা হৈছিল। আৰু তিনিমান বজাত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই কলে, এলি এলি লামা সবক্তানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা? এই প্ৰশ্নটোৰ উত্তৰ আমি গীতমালা 22 নম্বৰ গীতত বিচাৰি পাইছো। ইয়াত এইদৰে আৰম্ভ কৰিছে যে, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় ত্যাগ কৰিলা? মোৰ পৰিত্ৰাণ আৰু কেঁকনিৰ বাক্যৰ পৰা কিয় দূৰৈত থাকা? তাৰ উত্তৰটো 3 নম্বৰ পদত আমি এইবুলি পাইছো যে, তথাপি তুমি হলে পবিত্ৰ। মোৰ পাপ যেতিয়া যীশুৰ ওপৰত দিয়া হৈছে, তেন্তে ঈশ্বৰে তাক তুলি ল'ব লাগে। আমাৰ ত্ৰাণকৰ্তাজনে মোৰ আৰু আপোনাৰ পাপ যদি ল'বলৈ গৈছে, তেন্তে তেওঁ বলি হ'বই লাগিব। 47ৰ পৰা 48 নম্বৰ পদলৈকে পঢ়ি দিম। তাত থিয় হৈ থকাবিলাকৰ কোনো কোনোৱে ইয়াকে শুনি ক'লে, ই এলিয়াক মাতিছে। তেতিয়াই তেওঁলোকৰ মাজৰ এজনে লৰি গৈ স্পঞ্জ এটা লৈ চিৰিকাৰে পূৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। কিয় বাৰু? ভাৱবাণী সিদ্ধ হ'বলৈ। কিয়নো গীতমালা 69 নম্বৰ গীতৰ 21 নম্বৰ পদত এইবুলিয়েই ভাৱবাণী কৰা হৈছিল। এতিয়া 49 আৰু 50 নম্বৰ পদ দুটা পঢ়ি দিছো। ইয়াত এনেদৰে লিখা হৈছে, কিন্তু আনবিলাকে ক'লে, এৰি দিয়া, এলিয়াই তাক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ হওক। পাছে যীশুৱে আকৌ বৰ মাতেৰে ৰিঙিয়াই প্ৰাণ ত্যাগ কৰিলে। তেওঁ কিদৰে মৃত্যুবৰণ কৰিছিল মন কৰকচোন। যীশুৱে প্ৰাণ ত্যাগ কৰিলে, মানে তেওঁ নিজৰ আত্মাক বিদায় দিলে। তেওঁ স্ব ইচ্ছাৰে যাত্ৰা কৰিছিল। প্ৰভু যীশুখ্ৰীষ্টৰ মৃত্যুত অনেক লক্ষণীয় ঘটনা ঘটিছিল। তাৰে এটা আছিল ভূমিকম্প, আৰু আনটো এয়ে আছিল যে মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দূষিতা হৈছিল। 51 পদৰ পৰা 53 পদলৈকে আমি পাঠ কৰিম। আৰু চোৱা, মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দূষিতা হ'ল, ভূমিকম্প হ'ল, শিলবোৰো ফাটিল, আৰু মৈদামবোৰ মুকলি হলত নিদ্ৰিত পবিত্ৰ লোকৰ অনেক শ তোলা হ'ল, আৰু তেওঁৰ উত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গৈ বহুতক দেখা দিলে। মন কৰকচোন, মন্দিৰৰ সেই আঁৰ কাপোৰখন ওপৰৰ পৰা তললৈ ফাটি গৈছিল, তলৰ পৰা ওপৰলৈ ফাটি দূষিতা হোৱা নাছিল। এই কামটো ঈশ্বৰৰ দ্বাৰা কৰা কাম আছিল, মানুহৰ দ্বাৰা নহয়। আঁৰ কাপোৰখনে যীশুৰ দেহক সূচাইছে। তেওঁৰ শৰীৰ যেতিয়া ক্ৰুচৰ ওপৰত অঁৰা হৈছিল, তেওঁ যেতিয়া আপোনাৰ আৰু মোৰ পাপৰ দণ্ড তেওঁৰ নিজৰ শৰীৰত পৰিশোধ কৰিছিল, তেতিয়া ঈশ্বৰৰ উপস্থিতিলৈ আমি আগবাঢ়ি যোৱাৰ পথ মুকলি হৈছিল। সেইকাৰণেই আজি আপুনি আৰু মই ঈশ্বৰৰ ওচৰলৈ যাবৰ বাবে আমাক কোনো পুৰোহিত বা প্ৰচাৰকৰ প্ৰয়োজন নাই। আমি খ্ৰীষ্টৰ জৰিয়তে ঈশ্বৰৰ সিংহাসনৰ ওচৰলৈ পোনপটীয়াকৈ যাব পাৰোঁ। 52 আৰু 53 পদত কোৱা ঘটনাটো কেৱল মঠিৰ দ্বাৰাহে উল্লেখ কৰা হৈছে। আমি ইয়াৰ বিষয়ে অধিককৈ জানিবলৈ ইচ্ছা কৰোঁ, কিন্তু আমি কেৱল এইবুলিহে ক'ব পাৰোঁ যে মঠিয়ে এইটো যেনেদৰে ঘটিছিল বুলি কৈছে, আমি ঠিক সেইবুলিয়েই বিশ্বাস কৰোঁ। আৰু মৃত্যুৰ পৰা উঠাবিলাক স্বৰ্গলৈ যোৱা যাত্ৰাত এক বিশাল সমদলৰ অংশ আছিল, যেতিয়া খ্ৰীষ্টই তেওঁৰ স্বৰ্গাৰোহণত মৃত্যুৰ বন্ধনত বন্ধনযুক্ত হৈ থকা বা নিদ্ৰিতসকলক লগত লৈ গৈছিল। ইফিচিয়া 4 নম্বৰ অধ্যায়ৰ 8 পৰা 10 নম্বৰ পদলৈকেও আমি চাব পাৰোঁ। এতিয়া 54 নম্বৰ পদটো আমি পঢ়ি দিছোঁ। ইয়াত এইদৰে কৈছে, পাছে এশৰ সেনাপতিয়ে আৰু তেওঁৰ লগত যীশুক পহৰা দি থকাবিলাকে এইদৰে ভূমিকম্প আদি কৰি হোৱা ঘটনা দেখি বৰ ভয় পাই ক'লে, এওঁ স্বৰূপেই ঈশ্বৰৰ পুত্ৰ। মাৰ্কৰ লিখনিত এই কথাখিনি এইদৰে কৈছে যে, তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি তেওঁৰ ওচৰতে সন্মুখত থিয় হৈ থকা এশৰ সেনাপতিয়ে ক'লে, এই মানুহজন স্বৰূপেই ঈশ্বৰৰ পুত্ৰ। মাৰ্ক 15 অধ্যায় 39 পদ। আমি বিশ্বাস কৰোঁ যে সেই এশৰ সেনাপতিজন ইয়াৰ পিছতেই এজন পৰিত্ৰাণপ্ৰাপ্ত লোক হৈ পৰিছিল, আৰু এতিয়া আমি 55 আৰু 56 এই পদ দুটা পঢ়ি দিওঁ। মদগলিনী মৰিয়ম আৰু জাকুব আৰু যোশীৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক আদি কৰি যিসকল তিৰোতাই যীশুৰ সেৱা শুশ্ৰূষা কৰি গালিলৰ পৰা তেওঁৰ পাছে পাছে আহিছিল, সেই সকলোৱে আঁতৰৰ পৰা চাই আছিল। এতিয়া আমি যীশুক মৈদাম দিয়াৰ বিষয়ে কিছু কথা জানিবলৈ পাম। 57 পদ, পাছে গধূলি হলত যীশুৰ শিষ্য হোৱা আৰিমাথিয়া নগৰৰ যোচেফ নামে এজন ধনী মানুহ আহি, এই ঘটনাটো ঘটালৈকে আমি জনা নাছিলোঁ যে তেওঁ এজন শিষ্য আছিল। আৰিমাথিয়াৰ এইজন শিষ্যই এতিয়া প্ৰকাশকৈ তেওঁৰ বিশ্বাস ঘোষণা কৰিছে। 58 পদ, ইয়াত এইদৰে কৈছে, পিলাতৰ ওচৰলৈ গৈ যীশুৰ দেহ খুজিলে, তাতে পিলাতে দিবলৈ আজ্ঞা দিলে। সেই আৰিমাথিয়া যোচেফে পিলাতৰ ওচৰলৈ এই কথাৰ ভিত্তিত গৈছিল যে তেওঁ যীশুৰ এজন শিষ্য। এতিয়া 59 পদটো পঢ়ি দিছো, ইয়াত এইদৰে কৈছে, পাছে যোচেফে দেহ লৈ সনসূতাৰ মিহি চফা কাপোৰেৰে মেৰিয়াই নিজৰ যি ন মৈদাম শিলত খান্দিছিল। জোহনে আমাক কৈছে যে যীশুৰ দেহ মৈদাম দিবৰ বাবে যুগুত কৰোঁতে যোচেফৰ সৈতে নিকোডিমেও কাৰ্য কৰিছিল। জোহন 19:39-40 আমি এই কথা পাওঁ। এই মানুহ দুজন নিশ্চয় নেপথ্যত আছিল আৰু এতিয়া তেওঁবিলাকে যীশুৰ শিষ্য হিচাপে বাহিৰ ওলাই আহিছে। 60 আৰু 61 নম্বৰ পদ দুটা আমি পাঠ কৰি দিব খুজিছো, ইয়াত এইদৰে কৈছে, তাৰ ভিতৰত শুৱাই থৈ মৈদামৰ দুৱাৰত বৰ এচটা শিল বগৰাই দি গুচি গ'ল। আৰু মদগলিনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ মৈদামৰ সন্মুখত বহি আছিল। যীশুৰ মৃত্যুৰ সৈতে জড়িত এই নিবেদিত ঘটনাটো মন কৰকচোন। অনেক মহিলা বিশ্বাসী আছিল আৰু ক্ৰুচৰ ওচৰতে আছিল। যি সময়ত পাচনিবিলাক আঁতৰ হৈ গৈছিল, সেই সময়তো তেওঁবিলাক অতি বিশ্বাসী হিচাপে তাতেই আছিল। এতিয়া আমি পাঠ কৰিম 62 নম্বৰ পদৰ পৰা 66 নম্বৰ পদলৈকে। ইয়াত এইদৰে কৈছে, পাঁচদিনা অৰ্থাৎ আয়োজন দিনৰ পাঁচদিনা প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে পিলাতৰ ওচৰত গোট খাই ক'লে, হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, তিনিদিনৰ মূৰত মই পুনৰাই উঠিম। এই কথা আমাৰ মনত পৰিছে, এই হেতুকে তৃতীয় দিনলৈকে তাৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক। কিজানি তাৰ শিষ্যবোৰে আহি তাক চুৰকৈ নি মানুহবিলাকক ক'ব তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল, সেয়ে হলে প্ৰথম ভ্ৰান্তিতকৈও শেষ ভ্ৰান্তি হানিজনক হ'ব। পিলাতে তেওঁলোকক ক'লে, তোমালোকে এডাল চন্তৰি পাবা, যোৱা তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ। তাতে তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰি চন্তৰি দলৰ দ্বাৰাই মৈদাম ৰখালে। শত্ৰুবোৰৰ সতৰ্কতাই আচলতে যীশুৰ পুনৰুত্থানৰ নিশ্চয়তাহে প্ৰদান কৰিছে। যদি তেওঁবিলাকে তেনেদৰেই সেই মৈদাম এৰি গ'লহেঁতেন, তেন্তে পিছত উদং মৈদাম সম্বন্ধে তেওঁলোকৰ মন্তব্য মনোগ্ৰাহী হ'লহেঁতেন। কিন্তু প্ৰিয় শ্ৰোতা, যেতিয়া সেই মৈদামৰ শিলচটাত মোহৰ মৰা হৈছিল আৰু ৰুমিয়া চন্তৰিবিলাকে ইয়াক ঘেৰি পহৰা দি আছিল, তেনেস্থলত যীশুৰ শিষ্যবিলাকে যীশুৰ দেহ চুৰ কৰি নিয়া বুলি কৰা মন্তব্য অতি হাস্যজনক। যীশুৰ শত্ৰুবিলাকে সেই মৈদাম সুৰক্ষাৰ বেষ্টনীত ৰাখিব বিচাৰোঁতে আচলতে অধিক সমস্যাত পৰিল, আৰু সেই ঘটনাটোৱে প্ৰভু যীশুৰ পুনৰুত্থানৰ কথাটোৰ এটা অখণ্ডনীয় নিশ্চয়তাহে যোগান ধৰিছে। আন এটা মনোগ্ৰাহী কথা আমি লক্ষ্য কৰিব পাৰোঁ, সেইটো হৈছে যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টই যেতিয়া তেওঁৰ শিষ্যবিলাকক তেওঁ যে তৃতীয় দিনা পুনৰ জি উঠিব বুলি কৈছিল, তেতিয়া তেওঁবিলাকে অনেক লোকক সেই কথা কৈছিল আৰু ধৰ্মীয় শাসকবিলাকেও এই কথা শুনিছিল। অৰ্থাৎ প্ৰভু যীশু যে পুনৰ্থিত হ'ব, এই কথাটো প্ৰভু যীশুৱে দাবী কৰিছিল, সেই কথাটো শিষ্যসকলেই নহয় আন বহুতো লোকে শুনিছিল। অৱশ্যে প্ৰভু যীশু যে পুনৰ্থিত হ'ব সেই কথা তেওঁবিলাকে বিশ্বাস কৰা নাছিল, কিন্তু সেয়ে নহয়, স্বয়ং প্ৰভু যীশুৰ শিষ্যবিলাকেও বিশ্বাস কৰা নাছিল। তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল যে প্ৰভু যীশু সেই মৈদামৰ পৰা পুনৰ জি উঠিব। আৰু সেইকাৰণেই যেতিয়া প্ৰভু যীশু জি উঠা বুলি মহিলাগৰাকীয়ে তেওঁলোকক গৈ খবৰ দিছিল, তেতিয়া তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল। আৰু আনকি এজন শিষ্যই আন শিষ্যবিলাকে প্ৰভু যীশু পুনৰুত্থিত হোৱা বুলি কোৱা কথাটো বিশ্বাস কৰা নাছিল। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ লগত ইমান দিন একেলগে কটোৱা সেই শিষ্যবিলাকেও প্ৰভু যীশুৰ কথা প্ৰথমতে বিশ্বাস কৰা নাছিল। কিন্তু পিছত প্ৰভু যীশুৱে তেওঁলোকৰ আগত দেখা দি তেওঁলোকৰ মনত সেই বিশ্বাস জন্মাইছিল। আমিও হয়তো প্ৰভু যীশুৰ বিষয়ে বহু কথা শুনি আছো যিবোৰ কথা আজিলৈকে বিশ্বাস কৰিব পৰা নাই। কিন্তু যদি আমি নিষ্ঠাপূৰ্ণভাৱে সত্য, প্ৰকৃত সত্য জানিব বিচাৰোঁ, তেতিয়াহ'লে প্ৰভু যীশুৱে আমাক সেই সত্যৰ যোগান ধৰে, আমাৰ অন্তৰত নিশ্চয়তা প্ৰদান কৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কোনো বিষয়ত, কোনো আত্মিক বিষয়ত, কোনো কথাত দুমোজাত আছে নেকি? আপুনি প্ৰকৃত সত্য জানিব বিচাৰেনে? তেতিয়াহ'লে প্ৰভু যীশুৰ সহায় বিচাৰক। প্ৰভু যীশুৱে আপোনাৰ আগত প্ৰকৃত সত্য প্ৰদৰ্শন কৰিব। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।